হেমেন দাস
হয়,
মই এটা কমপ্লিমেণ্ট দিব বিচাৰো। কমপ্লিমেণ্ট গুৱাহাটীৰ চবতকে ভাল থানাখন কোনখন? তুমিতো গুৱাহাটীত আছিলা নহয়, কিন্তু অসমৰ ভিতৰতে, গুৱাহাটী বুলি নহয়, অসমৰ ভিতৰতে চবতকে বেষ্ট থানা কোনখন? মই কওঁ নে? পল্টন বজাৰ। পল্টন বজাৰ থানাৰ নাম ক'লে ইয়াতে কোনো নাই যি নকপে, যাৰ ফোনটো তাই ক'লে তুমি পল্টন বজাৰ থানাত ফোন কৰা। কিন্তু কি কওঁ কি হ'ব জানা, তুমি যিটো থানাতে নাথাকা লাগে, এটা এটা মিলিটেৰী অফিচাৰ মই পঠাই দিম তাতে, এটা এটা মিলিটেৰী অফিচাৰ এই বছৰত নহলে অহা বছৰ ডেফিনেটলি আহিব, যি তোমালোকৰ অবজাৰ্ভাৰ হ'ব। একো কাম নকৰে, তাতে বহি থাকিব খালি। এইটো মিলিটেৰী ৰুল আহি আছে, গতিকে অলপ চলপ ৰূপ কিনিবা, ৰূপ অলপ চলপ ৰূপ কিনিবা, আৰু পৃথিৱীখন যে গোলক নহয় এইটো গম পাবা। তেতিয়া এই যে মিলিটেৰী অফিচাৰটো আহিব ন, ই বঢ়িয়াকে চব চম্ভালি থাকিব, তোমালোকে জাষ্ট কাম কৰি থাকিবা আৰু পইচা পাই থাকিবা, আৰু এইবিলাক ৰূপৰ টকা হ'ব, ৰূপৰ টকা, পেপাৰ নহয়। দিয়া, হ'ব দিয়া, থেংক ইউ।